এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। ৰাজ্য চৰকাৰৰ উদ্যোগত আজি শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ বাৰ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডাঃ ৰণোজ বেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ বাৰ দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰ পৰা 26,969 শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। একেদৰে ডক্টৰ মানিকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক স্কুটি বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদানৰ শুভাৰম্ভ কৰাৰ পাছত পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে এই বঁটাসমূহ প্ৰদান কৰা হ'ব। আনহাতে ডক্টৰ মানিকান্ত কাকতি বঁটা প্ৰদান কাৰ্যসূচীৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু 60% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক স্কুটি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। চলিত বছৰত মুঠ 48,673 ছাত্ৰ ছাত্ৰীক শিক্ষা বিভাগে এই বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যৰ বাহিৰৰ মহাবিদ্যালয়ৰ লগতে আন কোচিং কৰিবলৈ গৈছে তেওঁলোকে এই বঁটা নাপাব। অসমৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিলেহে এই বঁটাৰ বাবে বিবেচিত হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। আজিৰ অনুষ্ঠানতে কামৰূপ জিলাৰ 2,735 আৰু কামৰূপ মহানগৰ জিলাত 2,907 স্কুটি বিতৰণ কৰা হয়। একেটা অনুষ্ঠানতে ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য প্ৰদান কৰা হয়। লগতে কৃষি, মীন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য তথা ৰাজ্যৰ মাইক্ৰ' ফাইনেন্সৰ ঋণী নো ডিউ চাৰ্টিফিকেট প্ৰদান কৰা হয়। একেটা কাৰ্যসূচীৰে অংশ হিচাপে যোৰহাট ষ্টেডিয়ামত আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 2,118 ছাত্ৰীৰ ভিতৰত 10গৰাকীক মন্ত্ৰী অজন্তা নিয়োগে আনুষ্ঠানিকভাৱে স্কুটিৰ চাবি প্ৰদান কৰে। জিলাখনত 8,506 নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ আলিপুৰ সংবন্ধনৰ অধীনৰ অসম সীমান্তৰ ওচৰত পশ্চিমবংগৰ জোৰাই ৰেল ষ্টেচনত আজি কেইবাটাও কোচ ৰাজবংশী সংগঠনে আহ্বান দিয়া অনিৰ্দিষ্টকালীন ৰেল অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰেলযাত্ৰীৰ যাত্ৰা পথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু বঙাইগাঁও নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা এক্সপ্ৰেছ কেইখনৰো যাত্ৰা বাতিল কৰিবলগীয়া হয়। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে আজি পুৱা প্ৰায় 6:45 জোৰাই ৰেল ষ্টেচনত কেইবা হাজাৰো লোক সমবেত হৈ ৰেল পথত অৱস্থান কৰিবলৈ লয় আৰু ফলত এই পথছোৱাৰে ৰেল চলাচল বন্ধ হৈ পৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ফকীৰগ্ৰাম গোলোকগঞ্জ নিউ কোচবিহাৰ বিকল্প পথেৰে উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল, উজনিমুৱা কামৰূপ এক্সপ্ৰেছ, 2,0543 নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, 1,2,4,2,3 নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, কেপিটেল এক্সপ্ৰেছ, শিলচৰ কইম্বাটুৰ এক্সপ্ৰেছ, ডিব্ৰুগড় দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ী কেইখনৰ চলাচল কৰোৱায়। এনএফ ৰেলৱে কৰ্তৃপক্ষই জোৰাই ৰেল ষ্টেচনৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইয়াৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে। বিটিআৰৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগে ছাত্ৰ ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি কোকৰাঝাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ সজাগতা অভিযানৰ আয়োজন কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ নীলোদ স্বৰ্গীয়াৰীয়ে উদ্বোধন কৰা এই অভিযানত কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদাতা ৰঞ্জন কে বৰুৱা আৰু বিটিচিৰ সচিব ৰক্তিম বৰুৱা উপস্থিত থাকে। ৰাজ্যখনৰ এগৰাকী যশস্বী সন্তুৰ বাদক, আকাশবাণী আৰু দূৰদৰ্শনৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী পংকজ শৰ্মাৰ আজি পুৱতি নিশা বৃক্কজনিত ৰোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। নলবাৰীৰ বৰকুলহাটীত জন্মগ্ৰহণ কৰা শৰ্মা গুৱাহাটীৰ পাঞ্জাৱীৰ বাসিন্দা আছিল আৰু ভালেমান সামাজিক সাংস্কৃতিক সংস্থাৰ সৈতে তেখেত জড়িত আছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে 9860555566 নম্বৰৰ হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।